هو الذي خلق لكم ما في الأرض جميعا ثم استوى إلى السماء فسواهن سبع سماوات وهو بكل شيء عليم.
তেওঁ পৃথিৱীৰ সকলো বস্তু তোমালোকৰ বাবে সৃষ্টি কৰিছে, তাৰপিছত তেওঁ আকাশৰ পিনে মনোনিৱেশ কৰি ইয়াক সাতখন আকাশত বিন্যস্ত কৰিছে আৰু তেওঁ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত।